পাচনিবিলাকৰ কৰ্ম অধ্যায় এক। হে থিয়'ফিল, যীশুৱে তেওঁৰ মনোনীত পাচনিবিলাকক পবিত্ৰ আত্মাৰে আজ্ঞা দিয়াৰ পাছত যিদিনা তেওঁক ওপৰলৈ নিয়া হৈছিল সেইদিনালৈকে যি যি কৰ্ম কৰিবলৈ আৰু যি যি উপদেশ দিবলৈ ধৰিলে সেই সকলো বিষয়লৈ প্ৰথম প্ৰবন্ধটি ৰচনা কৰিলোঁ। তেওঁ দুখ ভোগৰ পাছত সেই পাচনিবিলাকৰ আগত অনেক প্ৰমাণ দি তেওঁ নিজে জীয়াই থকা দেখুৱাই দুকুৰি দিনলৈকে তেওঁলোকক মাজে মাজে দৰ্শন দি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কথা কলে। তেওঁলোকৰ লগত গোট খোৱা সময়ত তেওঁলোকক এই আজ্ঞা দিলে,
তোমালোকে জেৰুচালেম এৰি নাযাবা, কিন্তু পিতৃ যি অংগীকাৰ মোৰ পৰা শুনিলা তালৈকে বাট চাই থাকা। কিয়নো জোহনে হলে পানীতহে বাপটাইজ কৰিলে, কিন্তু অলপ দিনৰ পাছত তোমালোক পবিত্ৰ আত্মাত বাপটাইজিত হবা।
তাতে তেওঁলোকে গোট খাই তেওঁক সুধিলে,
হে প্ৰভু, আপুনি এই কালতে ইছৰাইলক ৰাজ্য পুনৰাই দিবনে?
তেওঁলোকক কলে,
যি যি কাল যি যি সময় পিতৃয়ে নিজৰ ক্ষমতাৰে স্থাপন কৰিলে সেইবোৰ তোমালোকে জানিবলৈ নোপোৱা, কিন্তু যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব তেতিয়া তোমালোকে শক্তি পাবা, আৰু জেৰুচালেম আদি কৰি গোটেই যিহুদিয়া আৰু চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা।
এই কথা কলত তেওঁলোকে চাই থাকোঁতে থাকোঁতেই তেওঁক ওপৰলৈ নিয়া হল, আৰু তেওঁলোকৰ চকুৰ আগৰে পৰা তেওঁক মেঘে ল'লে। তেওঁ যাওঁতে তেওঁলোকে আকাশলৈ একেথৰে চাই থাকোঁতেই, চোৱা, বগা কাপোৰ পিন্ধা দুজন লোকে তেওঁলোকৰ ওচৰতে থিয় হৈ তেওঁলোকক কলে,
হে গালিল দেশৰ মানুহবিলাক, তোমালোকে কিয় থিয় হৈ আকাশলৈ চাই আছা? এই যি যীশুক তোমালোকৰ ওচৰৰ পৰা স্বৰ্গলৈ নিয়া হল, তোমালোকে যেনেকৈ তেওঁক স্বৰ্গলৈ যোৱা দেখিলা তেনেকৈ তেওঁ আকৌ আহিব।
তেতিয়া তেওঁলোকে জৈতুন নামেৰে পৰ্বতৰ পৰা জেৰুচালেমলৈ উলটি আহিল। সেই পৰ্বত জেৰুচালেমৰ ওচৰত বিশ্ৰাম দিনত যোৱা বাট মানে দূৰৈ। পাছে নগৰত সোমাই তেওঁলোক অৰ্থাৎ পিতৰ, জোহন, জাকুব, আন্দ্ৰিয়া, ফিলিপ, থোমা, বাৰ্থলময়, মথি, আলফয়ৰ পুতেক জাকুব, উদ্যোগী চিমুন আৰু জাকুবৰ পুতেক জিহুদা, এই সকলোৱে য'ত থাকিছিল সেই ওপৰ কোঠালীলৈ গ'ল। এই সকলোৱে কেইজনীমান তিৰোতা মানুহ আৰু যীশুৰ মাক মৰিয়ম আৰু তেওঁৰ ভায়েকহঁতৰ সৈতে একে মনেৰে প্ৰাৰ্থনাত লাগি থাকিল। সেই সময়ত পিতৰে ভাইবিলাকৰ মাজত থিয় হৈ ক'লে, আৰু সেই গোট খোৱা লোকসমূহ চাৰিকুৰিমান আছিল,
হে ভাইসকল, যীশুক ধৰাবোৰৰ পথদৰ্শক যি জিহুদা, তেওঁৰ বিষয়ে পবিত্ৰ আত্মাই দায়ুদৰ মুখে যি কথা আগেয়ে কোৱাইছিল সেই শাস্ত্ৰীয় বচন সিদ্ধ হ'ব লগা আছিল, কাৰণ তেওঁৰ আমাৰ মাজত গণ্য হৈছিল আৰু এই পৰিচৰ্যাৰ ভাগ পাইছিল।
তেওঁ দুষ্কৰ্মৰ বেচৰ ধনেৰে মাটিয়ে দুখৰ পালে, পাছে তললৈ মূৰকৈ পৰাত তেওঁৰ পেট ফাটি নাড়ী ভিৰু তেনেই ওলাল। এই কথা জেৰুচালেমত নিবাস কৰা আটাই মানুহে জানিবলৈ পালে। তাতে তেওঁবিলাকৰ ভাষাত সেই মাটিৰ নাম হকলদামা অৰ্থাৎ তেজৰ মাটি হ'ল।
কিয়নো গীতমালাত লিখা আছে, তেওঁ থকা ঠাই নিৰ্জন হওক, তাত কোনো মানুহ নাথাকক, আৰু অন্যে তেওঁৰ অধ্যক্ষ পদ পাওক। এতেকে জোহনে বাপটাইজ কৰাৰে পৰা প্ৰভু যীশুক আমাৰ পৰা ওপৰলৈ নিয়া দিনলৈকে যিমান দিন তেওঁৰ আমাৰ মাজত অহা যোৱা কৰিছিল সিমান দিন আমাৰ লগত থকা এই মানুহবিলাকৰ মাজৰ এজন আমাৰে সৈতে তেওঁৰ পুনৰুত্থানৰ সাক্ষী হোৱাৰ আৱশ্যক।
তেতিয়া বাছাব্বা বোলা জোচেফ, যাৰ উপনাম জুষ্ট আৰু মত্ত থিয়, এই দুজনক তেওঁলোকে আগত থৈ প্ৰাৰ্থনা কৰি কলে,
হে সকলোৰে অন্তৰ্যামী প্ৰভু, যিহুদা নিজৰ ঠাইলৈ যাবলৈ এই যি পৰিচৰ্যা পদ আৰু পাচনি বাবৰ পৰা গুচিল সেই বাপ পাবলৈ এই দুজনৰ মাজৰ তুমি কোনজনক মনোনীত কৰিলা তাক আমাক দেখুৱাই দিয়া।
পাছে তেওঁলোকে সেই দুজনৰ নিমিত্তে চিঠি খেলোৱাত মত্ত থিয়ৰ নাম উঠিল। তাতে তেওঁ এঘাৰজন পাচনিৰ লগত গণিত হল।